প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
যেনি চাও নুবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই অবাক হৈ ৰওঁ। যেনি চাও নুবুজো তুমি কেনে মহিমা মই, পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ, অহ বাক্যেৰে পৃথিৱী খজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা, সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ, এই সৃষ্টি চাই অবাক হৈ ৰওঁ। যেনি চাওঁ নুবুজো তুমি কেনে মহিমা মই, নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা,
এতিয়া আহক জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজি আমি বাইবেলৰ নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম, আৰু এই পুস্তকখন হৈছে পুৰণি নিয়মৰ পৰা, বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমি এখন পুস্তক আজি অধ্যয়নৰ বাবে হাতত ল'ব খুজিছো। ইজৰা পুস্তকখনৰ ঠিক পাছতে আমি পাওঁ নহেমিয়া পুস্তকখন, আৰু এই নহেমিয়া পুস্তক আজি আমি অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। ইজৰা পুস্তক অধ্যয়ন কৰোঁতে আমি দেখিলো যে বাবিল দেশত বন্দী হৈ থকা ইছৰাইল জাতিৰ লোকবিলাকৰ প্ৰায় 50,000 লোক জৰুব্বাবিলৰ নেতৃত্বত নিজ দেশ ইছৰাইললৈ উভতি আহিছিল। তাৰ পাছত ইজৰাইলৰ লগত আৰু 2,000 লোক উভতি আহিছিল। তেওঁলোকে জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল, নগৰো পুনৰ গঠন কৰিছিল, কিন্তু নগৰৰ দেৱাল পুনৰ গঠন কৰাৰ কাম আধৰুৱা হৈ আছিল, আৰু সেয়া আছিল অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ কালৰ কথা। আমি লগতে এইটোও দেখিছিলো যে বহুসংখ্যক লোক বাবিল দেশতেই ৰৈ গৈছিল। জৰুব্বাবিলৰ লগত লোকসকল উভতি যাওঁতে পাৰস্যৰ ৰজা আছিল কুৰছ, তেওঁৱেই লোকসমূহক যাবলৈ অনুমতি দি ৰাজ আজ্ঞা জাৰি কৰিছিল। তাৰ পাছত ৰজা সলনি হ'ল, ক্ৰমে অহছৰছ আৰু দৰিয়াবছ পাৰস্যৰ ৰজা হ'ল। দৰিয়াবছৰ পাছত পাৰস্যৰ ৰজা হৈছিল অৰ্তক্ষত্ৰ। অৰ্তক্ষত্ৰ ৰজাৰ সময়তেই ইজৰাই লোকসমূহৰ দ্বিতীয়টো দল লগত লৈ জিৰচালেমলৈ উভতি গৈছিল। আজি আমি নহেমিয়া পুস্তকত দেখিম যে এই অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ কালতেই নহেমিয়াৰ নেতৃত্বত আন এদল লোক জিৰচালেমলৈ গৈছিল। ইজৰা উভতি যোৱাৰ প্ৰায় 15 পাছত নহেমিয়া উভতি গৈছিল। প্ৰিয় শ্ৰোতা, আহকচোন তাৰ আগতে আমি চুটিকৈ প্ৰাৰ্থনা কৰোঁ। হওক স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ যদিহে তুমি আমাক বুজাই নিদিয়া। সেয়েহে প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক বিশেষভাৱে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচাই দিয়া। এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, ইজৰাৰ পুস্তকখনৰ দৰে নহিমিয়া পুস্তকখনতো আমি ঐতিহাসিক বিৱৰণ পাওঁ। ইয়াত চিঠি পত্ৰ, ৰাজ আজ্ঞা, নামৰ তালিকা আৰু আন আন তথ্য সন্নিৱিষ্ট কৰা আছে। চিঠি পত্ৰৰ কথা কওঁতেই এটা কথা মনত পৰিছে, আপুনি বাৰু মাজে সময়ে আমালৈ চিঠি পত্ৰ লিখি থাকেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাক যথেষ্ট উৎসাহ যোগায়। প্ৰিয় শ্ৰোতা, ইজৰাৰ পুস্তকত জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দি লিখা হৈছে আৰু নহিমিয়া পুস্তকত জিৰচালেমৰ দেৱাল পুনৰ নিৰ্মাণৰ বিষয়টোত গুৰুত্ব দি লিখা হৈছে। নহিমিয়া পুস্তকখনো খুব সম্ভৱ ইজৰাই লিখিছিল। নহিমিয়া আছিল এজন সাধাৰণ মানুহ, ইজৰা আছিল পুৰোহিত, নহিমিয়া আছিল ব্যৱহাৰিক দিশৰ মানুহ। অৰ্তক্ষেত্ৰ ৰজাৰ ৰাজসভাত তেওঁ এক বিশেষ পদবী লাভ কৰা কৰ্মচাৰী আছিল। ৰজাৰ ৰাজসভাত কাম কৰা লোক হলেও নহিমিয়াৰ হৃদয়ত কিন্তু ঈশ্বৰৰ চিন্তাইহে আগস্থান পাইছিল। নিজৰ জাতিৰ প্ৰতি তেওঁৰ অন্তৰে কান্দিছিল। জিৰচালেম পুনৰ নিৰ্মাণ কৰা কাৰ্যত তিনিজন লোকে বিশেষ ভূমিকা লৈছিল। প্ৰথমজন আছিল জৰুব্বাবিল। তেওঁ জন্মসূত্ৰে ৰাজকোঁৱৰ আছিল, অৰ্থাৎ তেওঁ ৰজাৰ প্ৰতিনিধিত্ব কৰিছিল বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়জন হ'ল ইজৰা। তেওঁ আছিল পুৰোহিত, অৰ্থাৎ তেওঁ পুৰোহিত শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰিছে। কিন্তু ৰজা পুৰোহিত ভাৱবাদী আদিয়ে জিৰচালেম সম্পূৰ্ণৰূপে পুনৰ নিৰ্মাণ কৰি পৰিষ্কাৰ কৰা কাৰ্যত ব্যৰ্থ হোৱাত ঈশ্বৰে এজন সাধাৰণ মানুহ গঢ়ি তুলি সেই কাৰ্য সম্পূৰ্ণ কৰাত ব্যৱহাৰ কৰিছিল। আৰু সেই সাধাৰণ মানুহজনেই হ'ল নহিমিয়া। তেওঁ ৰজাৰ ফৈদৰো নহয়, পুৰোহিতৰ ফৈদৰো নহয়। ইয়াৰ পৰা আমি এইটো বুজি পাওঁ যে ঈশ্বৰে প্ৰকৃততে সকলো শ্ৰেণীৰ সকলো ফৈদৰ লোককেই সমানে গুৰুত্ব দি কামত ব্যৱহাৰ কৰিব পাৰে আৰু কৰে। আমাৰ সমাজত সকলো শ্ৰেণীৰ লোকৰ সমানেই প্ৰয়োজন। ঈশ্বৰে তেওঁৰ কামৰ বাবে কেৱল যে বাইবেল পণ্ডিত বা মণ্ডলীৰ ডাঙৰ ডাঙৰ নেতাকহে ব্যৱহাৰ কৰে এনে নহয়। সাধাৰণ শ্ৰেণীৰ ব্যৱহাৰিক দিশৰ মানুহকো তেওঁ সমানেই ব্যৱহাৰ কৰিব পাৰে আৰু কৰি আহিছে। ঈশ্বৰে মানুহৰ মাজত শিক্ষা দীক্ষা পদবী আদিৰ বিচাৰ নকৰে। তেওঁ কেৱল আমাৰ হৃদয়লৈহে চায়। তেওঁৰ সেৱা কৰিবলৈ মন থকা যিকোনো ব্যক্তিকেই তেওঁ কামত ব্যৱহাৰ কৰিব পাৰে। নহিমিয়াই পৰ দি থকা আৰু কাৰ্য কৰাত বিশ্বাস কৰিছিল, লগতে কাৰ্য কৰা আৰু প্ৰাৰ্থনা কৰাটো তেওঁ বিশ্বাস কৰিছিল। পৰস্য দেশত তেওঁ এটা ভাল চাকৰি কৰিছিল, ৰজা ঘৰৰ চাকৰি। তেওঁ ৰজাৰ পাণ পাত্ৰ ধৰোতা আছিল, সেইটো অতি গুৰুত্বপূৰ্ণ কাম। তেওঁ এজন সৎ নৈতিকতা সম্পন্ন সাধু ব্যক্তি আছিল। তেওঁ পাৰস্যৰ ৰাজসভাত সেই সুন্দৰ চাকৰি কৰি থাকি যাব পাৰিলেহেঁতেন, কিন্তু তাকে কৰা হলে তেওঁৰ নাম আমি ঈশ্বৰৰ মহান বাক্যত লিপিবদ্ধ হোৱা নেদেখিলোহেঁতেন। আমি হয়তো তেওঁৰ নাম নুশুনিলোহেঁতেন। এই ব্যক্তিজনক আমি ভালদৰে চিনি পাম যেতিয়া আমি নহিমিয়া পুস্তকখন এফালৰ পৰা অধ্যয়ন কৰি যাম। নহিমিয়া পুস্তকৰ প্ৰথম সাতটা অধ্যায়ত আমি জিৰচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰা কথা পাম আৰু বাকীকেইটা অধ্যায়ত আমি পাম লোকসমূহৰ আত্মিক পুনৰ জাগৰণ আৰু পুনৰ সংস্কাৰৰ কথা। আহক আমি নহিমিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ পৰা পাঠ কৰি যাওঁ। হওক প্ৰথম আৰু দ্বিতীয় পদ। বিশ বছৰৰ বছৰি কিছলেপ মাহত মই চুচন ৰাজকোঠত আছিলোঁ। এনে সময়ত হনানী নামেৰে মোৰ ভাইবিলাকৰ এজন আৰু যিহুদাৰ পৰা জনদিয়াক মানুহ আহিলত মই তেওঁবিলাকক বন্দী অৱস্থাৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট যিহুদী লোকবিলাকৰ আৰু জিৰচালেমৰ বিষয়ে সুধিলোঁ। ইয়াত বন্দী অৱস্থাৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট যিহুদী লোকবিলাক বুলি কওঁতে বাবিল দেশৰ পৰা জিৰচালেমলৈ উভতি যোৱা লোকসমূহৰ কথা বুজোৱা হৈছে। নহিমিয়া সেই লোকসমূহৰ লগত নিজৰ দেশলৈ উভতি যোৱা নাছিল। তেওঁ বাবিল দেশতেই ৰৈ গৈছিল। কি কাৰণে বা কি পৰিস্থিতিত তেওঁ ৰৈ গৈছিল সেইটো আমি ক'ব নোৱাৰোঁ, আৰু ৰৈ যোৱাৰ কাৰণে তেওঁক আমি সমালোচনাও কৰিব খোজা নাই। কাৰণ তেওঁ যদিও উভতি যোৱা নাছিল, তেওঁৰ মন, হৃদয় আৰু আত্মা কিন্তু জেৰুচালেমতেই আছিল। কাৰণ ইয়াত আমি দেখিছো যে নহিমিয়াই যিহুদাৰ পৰা অহা তেওঁৰ জ্ঞাতি ভাইসকলক লগ পাই প্ৰথমতেই নিজৰ জাতিৰ লোকবিলাকৰ আৰু জেৰুচালেমৰ খবৰ সুধিছে। নহিমিয়া ৰাজসভাৰ এজন অতি ব্যস্ত কৰ্মচাৰী হোৱা সত্বেও তেওঁৰ মন, হৃদয় আৰু আত্মা সদায় ঈশ্বৰৰ চিন্তাতেই আছিল আৰু সেইবাবে ঈশ্বৰে তেওঁক মহৎ কাৰ্যত ব্যৱহাৰো কৰিছিল। এতিয়া তিনি নম্বৰ পদ চাওক, ইয়াত লিখিছে, তাতে তেওঁবিলাকে মোক ক'লে, সেই অৱশিষ্ট লোকবিলাকে বন্দী অৱস্থাৰ পৰা ৰক্ষা পোৱা যিবিলাক অৱশিষ্ট লোক সেই প্ৰদেশত আছে তেওঁবিলাক অতিশয় দুখ আৰু অপমানত আছে, আৰু জেৰুচালেমৰ গড় ভগা আৰু দুৱাৰবোৰ জুইৰে পোৰা হ'ল। এই বাতৰি নিশ্চয় আনন্দৰ বাতৰি নহয়। ঈশ্বৰৰ কাৰ্য আৰু ঈশ্বৰৰ লোকবিলাকৰ অৱস্থা কি যে পুতৌজনক অৱস্থাত আছিল! ঈশ্বৰৰ কাৰ্য সম্পূৰ্ণৰূপে কৰাত ব্যৰ্থ হোৱা কাৰণে ইছৰাইলৰ লোকসকল অপমানিত হৈ আছিল। ঈশ্বৰে সেইটো হবলৈ নিশ্চয় দিব নোৱাৰে। আমিও আজি তেনেকুৱা হবলৈ নিশ্চয় দিব নোৱাৰো। এই কথা শুনি নহিমিয়াই অন্তৰত বিৰাট আঘাত পালে। সেই কথা শুনি নহিমিয়াই হয়তো ক'ব পাৰিলেহেঁতেন, এই খবৰটো শুনি বৰ দুখ পালো। মই বাৰু মোৰ প্ৰাৰ্থনাত এই কথাটো সোঁৱৰণ কৰিম। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। নহিমিয়াই হয়তো আন দাৰ্শনিক দৃষ্টিভংগীৰে কিবা তত্ত্বমূলক মন্তব্যও প্ৰকাশ কৰিব পাৰিলেহেঁতেন। হয়তো তেওঁ ইমান কথা নাজানিছিলো, আমি ক'ব নোৱাৰো। কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথাটো এয়েই যে নহিমিয়াৰ অন্তৰত এক বিশেষ চিন্তা আছিল ঈশ্বৰ আৰু ঈশ্বৰৰ কাৰ্যৰ প্ৰতি। ইংৰাজীত যাক কোৱা হয় কনচাৰ্ণ, সেইটোহে অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া চাৰি নম্বৰ পদটো চাওকচোন, এই কথা শুনি মই বহি ক্ৰন্দন কৰিলো আৰু কিছুদিন শোক কৰিলো, আৰু মই লঘোণ দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক'লো। ইয়াত আমি কেইবাটাও কথা মন কৰিব পাৰোঁ। নিজৰ জাতিৰ লোকসকলৰ অৱস্থাৰ প্ৰতি নহিমিয়া নিৰ্বিকাৰ নাছিল। লোকসমূহৰ কাম কাজৰ কঠোৰ সমালোচকো তেওঁ নাছিল। তেওঁ হয়তো ক'ব পাৰিলেহেঁতেন, মানুহবোৰে এইটো কৰিব লাগিছিল বা সেইটো কৰিব নালাগিছিল, কিয় কৰা নাই, এই কামটোও কৰিব পৰা নাইনে, ইত্যাদি ইত্যাদি বহুত কথা তেওঁ ক'ব পাৰিলেহেঁতেন। কিন্তু নহিমিয়াৰ হৃদয়ত এক বিশেষ চিন্তা আছিল লোকসমূহৰ প্ৰতি। ইজৰাৰ পুস্তকতো আমি দেখিছিলো যে লোকসমূহৰ কাৰণে ইজৰাৰো বিশেষ চিন্তা আছিল। অৰ্থাৎ লোকসমূহৰ কাৰণে এজন পুৰোহিতৰ যেনেদৰে বিশেষ চিন্তা আছিল, নহিমিয়াৰ নিচিনা সাধাৰণ মানুহজনৰো একেদৰেই বিশেষ চিন্তা আছিল। আমি এটা কথা মনত ৰখা উচিত, আমাৰ সমাজৰ, আমাৰ লোকসমূহৰ অৱস্থা দেখি আমি অতি সহজে সমালোচনা কৰিব পাৰোঁ, কিন্তু সেই সমালোচনাই আমাৰ চকুপানী উলিয়াইনে? আমি কথা বহুত কওঁ কিন্তু কম চকুপানীটুকু। আমাৰ অন্তৰত প্ৰকৃত অৰ্থত বিশেষ চিন্তা আছেনে আমাৰ সমাজ, আমাৰ লোকসকলৰ মংগলৰ প্ৰতি? ঠিক একেদৰে আমি ঈশ্বৰৰ বাক্যও ঘোষণা কৰি থাকিব পাৰোঁ, কিন্তু সেই বাক্যই আমাৰ হৃদয়তো খলকনি তোলেনে? সেইটো অতি মন কৰিবলগীয়া কথা। আমি ইজৰাক এজন বৃদ্ধ লোক বুলি বুজি পাব পাৰোঁ আৰু নহিমিয়া তেওঁৰ তুলনাত কম বয়সীয়া ডেকা বুলি অনুমান কৰিব পাৰোঁ। ইজৰাই হয়তো অতি সৰুকালতেই জেৰুচালেমৰ পৰা বন্দী হৈ বাবিল দেশলৈ আহিব লগা হৈছিল আৰু বৃদ্ধ অৱস্থাত পুনৰ উভতি গৈছিল। কিন্তু নহিমিয়াৰ জন্ম বন্দী অৱস্থাতেই বাবিল দেশত হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। বাবিল দেশৰ বন্দী অৱস্থাতেই বহুতো যিহুদী লোকৰ জন্ম হৈছিল। বহুতো লোকে জৰুব্বাবিল বা ইজৰাৰ লগত জেৰুচালেমলৈ উভতি নগৈ বাবিল দেশত ৰৈ গৈছিল, তাৰ ভিতৰত নহিমিয়াও এজন। কিন্তু এই ৰৈ যোৱা লোকসকলৰ মাজতো যে ঈশ্বৰক প্ৰেম কৰা, ঈশ্বৰক ভয় ভক্তি কৰা আৰু ঈশ্বৰৰ লোকসকলৰ প্ৰতি বিশেষ চিন্তা থকা ব্যক্তি আছিল, তাৰ জ্বলন্ত প্ৰমাণ এই নহিমিয়া। সেইকাৰণে জেৰুচালেমলৈ উভতি নোযোৱা সেই লোকসকলক আমি তৎক্ষণাত সমালোচনা কৰা উচিত নহয়। পাচনি পৌলে ৰোমিয়া 14 নম্বৰ অধ্যায় 4 নম্বৰ পদত আমাক এই বুলি কৈছে, তুমি যে লোকৰ চাকৰৰ সুদবিচাৰ কৰা, তুমিনো কোন? এৰা, আনৰ বিষয়ে মন্তব্য দিয়া বা আনৰ কাৰ্যক সমালোচনা কৰাৰ আগতে আমি নিজক সুধি চোৱা উচিত, আমিনো কোন? আমাৰনো কি অধিকাৰ আছে বা কি এক্তিয়াৰ আছে? আমি সকলোৱে এনেদৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে আমাৰ মাজত থকা বহুতো সমস্যাৰ অন্ত পৰিলহেঁতেন। প্ৰভু যীশুৱে আমাক শিকাইছে, তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব, কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ'ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব। তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কুটাদালিলৈ কিয় চাইছা? মুঠি 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদ। আনৰ বিচাৰ কৰাৰ আগতে আমি নিজক পৰীক্ষা কৰি চোৱা উচিত, আৰু আনৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে নজনাকৈ আনৰ বিষয়ে একো মন্তব্য দিয়া উচিত নহয়। নহিমিয়াই জেৰুচালেমৰ হতাশজনক বাতৰি শুনি বহি ক্ৰন্দন কৰিলে। তেওঁ ৰজাঘৰীয়া কৰ্মচাৰী আছিল, তথাপি তেওঁ বহি ক্ৰন্দন কৰিবলৈ লাজ পোৱা নাই, কাৰণ তেওঁৰ অন্তৰত অতিশয় দুখ লাগিছিল। নিজৰ লোকসকলৰ অৱস্থা, নিজৰ ঈশ্বৰৰ কাৰ্যৰ অৱস্থা দেখি তেওঁ আঘাত পাইছিল। মন কৰক, নহিমিয়াই কিছুদিন শোক কৰিলে আৰু লঘোণ দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। ইজৰাইও একেধৰণে শোক কৰা আৰু লঘোণ দি প্ৰাৰ্থনা কৰা আমি ইতিমধ্যে দেখিলো। এই ঈশ্বৰভক্ত লোকসকলে ঈশ্বৰৰ ওচৰ চপাৰ এইটো এটা উত্তম ব্যৱস্থা হিচাপে জানিছিল। ঈশ্বৰৰ আগত লঘোণ দি প্ৰাৰ্থনা কৰাৰ মাজতেই তেওঁলোকে শক্তি আৰু আধ্যাত্মিক উদ্দীপনা বিচাৰি পাইছিল। ইয়াত উল্লেখ কৰা স্বৰ্গৰ ঈশ্বৰ বাক্যাংশটোৰ প্ৰতি আকৌ আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো। ইজৰা, নহিমিয়া আৰু ইষ্টেৰ পুস্তকত আমি এই বাক্যাংশটোৰ ব্যৱহাৰ বিশেষভাৱে দেখা পাওঁ। এই পুস্তক 3খনত ঈশ্বৰক সম্বোধন কৰোঁতে বা ঈশ্বৰৰ কথা কওঁতে স্বৰ্গৰ ঈশ্বৰ বুলি কোৱা হৈছে। এই পুস্তক 3খনৰ এইটো এটা বিশেষত্ব। জেৰুচালেমৰ মন্দিৰ ধ্বংস হোৱাৰ পাছত ঈশ্বৰৰ বিশেষ মহিমা জ্যোতি তাৰ পৰা আঁতৰি গৈছিল। সেই জ্যোতি, সেই চাকিনা জ্যোতি স্বৰ্গলৈ উঠি গৈছিল। তেতিয়াৰ পৰা ঈশ্বৰক সেই মন্দিৰত থকা ঈশ্বৰ বুলি কোৱা হোৱা নাই। সেইবাবেই ইছৰাইল জাতিক বন্দী কৰি বাবিললৈ নিয়াৰ পাছত লিখা এই পুস্তক 3খনত ঈশ্বৰৰ কথা কওঁতে স্বৰ্গৰ ঈশ্বৰ বুলিহে কোৱা হৈছে। তেওঁ আকৌ ঘূৰি অহা নাছিল। মানৱৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ জন্মৰ সময়ত বৈতলেহেমত যেতিয়া স্বৰ্গদূতসকলে ঊৰ্ধলোকত ঈশ্বৰৰ মহিমা বুলি ঘোষণা কৰিছিল, তেতিয়া তেওঁ পুনৰ দেখা দিছিল। মানৱ শৰীৰৰ আৱৰণৰ মাজত সেই মহিমা জগতলৈ আকৌ আহিছিল যীশুখ্ৰীষ্টৰ ৰূপত। তেওঁ জগতত কৰিবলগীয়া কাৰ্য সম্পূৰ্ণ কৰি মানৱ জাতিৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰি এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁ আকৌ আহিব। তেওঁক বিশ্বাস কৰা আৰু তেওঁৰ আগমনলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা লোকসকলক লৈ যাবলৈ যীশুখ্ৰীষ্টই তেওঁৰ পুনৰ আগমনৰ বিষয়ে নিজে কৈ থৈছে। তেওঁ কৈছে, তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুগুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। মুঠি 24:30। ইয়াত মানুহৰ পুত্ৰ মানে যীশুখ্ৰীষ্টই নিজক বুজাইছে। তেওঁ যে মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিল, সেইবাবে বাইবেলত আমি দেখো যীশুখ্ৰীষ্টই নিজকে মানুহৰ পুত্ৰ বুলি কয়। তেওঁ আকৌ আহিব মহাপৰাক্ৰমেৰে। তেওঁ আহিবৰ সময়ত আকাশত তেওঁৰ চিন প্ৰকাশিত হ'ব। সেই চিন কি আমি খাটাংকৈ ক'ব নোৱাৰো। আমি অনুমান কৰিব পাৰো যে জেৰুচালেমৰ মন্দিৰৰ পৰা স্বৰ্গলৈ উঠি যোৱা ঈশ্বৰৰ সেই বিশেষ গৌৰৱপূৰ্ণ জ্যোতিয়েই সেই চিন। যীশুখ্ৰীষ্ট পুনৰ আহিবৰ সময়ত সেই জ্যোতি আৰু ঢাক খাই নাথাকিব। তেওঁ প্ৰকাশ্যৰূপে সেই জ্যোতিৰে সৈতে স্বৰ্গতলৈ নামি আহিব, যাতে সকলো জাতিৰ সকলো লোকে সেই জ্যোতি দেখি হিয়া ভুকুৱাব লগা হয় যীশুখ্ৰীষ্টক আগতে চিনি নোপোৱাৰ কাৰণে। প্ৰিয় শ্ৰোতা, সেই দিনটো অতি সোনকালে আহিব পাৰে। অতি আকস্মিকভাৱে যীশুখ্ৰীষ্টৰ পুনৰ আগমন হ'ব বুলি যীশুখ্ৰীষ্টই নিজেই কৈ গৈছে। তেওঁৰ সেই পুনৰ আগমনৰ দিনলৈ আপুনি নিজক সাজু কৰি ৰাখিছেনে? আকাশত মহাপৰাক্ৰমেৰে অহা যীশুখ্ৰীষ্টক দেখি আপুনি বাৰু আনন্দত আত্মহাৰা হ'ব নে হিয়া ভুগাব লগা হ'ব? চিন্তা কৰি চাওকচোন। এইটো কিন্তু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্ন আমি অৱহেলা কৰি থকাটো উচিত নহয়, কাৰণ আমাৰ বাবে সময় উকলি যাব পাৰে। আমি প্ৰস্তুত হোৱাৰ আগতেই যীশুখ্ৰীষ্টৰ পুনৰ আগমন ঘটিব পাৰে। যীশুখ্ৰীষ্ট জগতলৈ আহিছিল মানৱ ৰূপেৰে, মানুহৰ পাপৰ প্ৰায়চিত্তৰ কাৰণে। বাইবেলত কৈছে, আমি সকলো লোকেই স্বভাৱতে পাপী আৰু পাপৰ বেচ মৃত্যু। সেই মৃত্যু কেৱল দৈহিক মৃত্যু নহয়, অনন্তকলীয় মৃত্যু, অৰ্থাৎ ঈশ্বৰৰ সান্নিধ্যৰ পৰা চিৰ বিচ্ছেদ। বাইবেলত আৰু কৈছে যে তেজ উলিওৱা নহলে পাপ মোচন নহয়, সেইবাবেই বলিবিধান প্ৰথাৰ প্ৰচলন কৰা হৈছিল। যীশুখ্ৰীষ্টই আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত বলি হল আৰু নিজৰ পবিত্ৰ তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আমি যি শাস্তি পোৱা উচিত আছিল, সেই শাস্তি আমাৰ হৈ তেওঁ বহন কৰিলে, কাৰণ তেওঁ আমাক প্ৰেম কৰে আৰু আমি আমাক নিজে উদ্ধাৰ কৰিব নোৱাৰো বুলি তেওঁ জানে। ক্ৰুচত মৃত্যুবৰণ কৰি তেওঁ আমাৰ পাপৰ বেচ দিলে আৰু তৃতীয় দিনা পুনৰ কবৰৰ পৰা জি উঠিল। তাৰ দ্বাৰা এইটো প্ৰমাণ হল যে যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ পাপৰ প্ৰায়চিত্তৰ বাবে দিয়া বলিদান পিতৃ ঈশ্বৰে গ্ৰহণ কৰিলে। গতিকে সকলো মানুহৰ বাবে পৰিত্ৰাণৰ পথ প্ৰস্তুত হল। আজি যি ব্যক্তিয়ে যীশুখ্ৰীষ্টক পৰিত্ৰাতা বুলি বিশ্বাস কৰি গ্ৰহণ কৰে, সেইজন ব্যক্তিৰ সকলো পাপ ক্ষমা হৈ যায়, কাৰণ সেই পাপৰ প্ৰায়চিত্ৰ যীশুখ্ৰীষ্টই ইতিমধ্যে কৰি থৈছে। গতিকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ নিষ্পাপ আৰু ধাৰ্মিক বুলি গণ্য হওঁ আৰু আমি ঈশ্বৰৰ আত্মাৰ যোগেৰে এক নতুন জন্ম লাভ কৰোঁ। আমি হৈ পৰো ঈশ্বৰৰ আত্মিক সন্তান আৰু ঈশ্বৰ হৈ পৰে আমাৰ পিতৃ। আজি যিমানবোৰ লোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছে, সেই সকলো লোকক ঈশ্বৰে নিজৰ সন্তান হবলৈ ক্ষমতা দিছে। এই কথা আমি বাইবেলৰ যোহনে লিখা শুভবাৰ্তা এক নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদ পঢ়িলে দেখিবলৈ পাওঁ। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা সকলো লোকেই যীশুখ্ৰীষ্টৰ পুনৰ আগমনলৈ আগ্ৰহেৰে বাট চায়, কাৰণ যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ লগে লগে এক নতুন যুগৰ আৰম্ভণি ঘটিব। তেওঁত বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়েই পৰিত্ৰাণৰ সম্পূৰ্ণতা, পৰিত্ৰাণৰ সম্পূৰ্ণ আনন্দ উপভোগ কৰিবলৈ সক্ষম হ'ব। আনহাতে যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ লগে লগে যীশুখ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলৰ বাবে দুৱাৰ বন্ধ হৈ যাব। ইমান দিনে ঈশ্বৰে দি অহা পৰিত্ৰাণ লাভৰ সুযোগ সুবিধাৰ তেতিয়া অন্ত পৰিব। সেয়েহে যীশুখ্ৰীষ্টৰ পুনৰ আগমনত সেই লোকসকলে হিয়া ভুগুৱাব লাগিব। প্ৰিয় শ্ৰোতা, এইখিনি কথা কোনো কাল্পনিক কথা নহয়। বাইবেলত যেনেভাৱে কোৱা আছে তাকেই মাত্ৰ আমি দোহাৰিছো। এই কথা ধুৰূপ যে যীশুখ্ৰীষ্টৰ পুনৰ আগমন যিকোনো সময়তে ঘটিব পাৰে। তেওঁৰ পুনৰ আগমন ঘটাৰ আগতেই তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নিজক সম্পূৰ্ণৰূপে সাজু কৰি নাৰাখে কিয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
আজিৰ ভক্তিসুৰ কাৰ্যসূচীত প্ৰচাৰ কৰিবলৈ লৈছো গোৱালপাৰা জিলাৰ শ্ৰোতা বীৰেন্দ্ৰ বসুমতাৰীৰ প্ৰিয় গীত কৰ্নেলিয়াছ বসুমতাৰীৰ কণ্ঠৰ এই গীতটো। আহকচোন আমি এই হৃদয়স্পৰ্শী গীতটোৰ সোৱাদ একেলগে লওঁ।
প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেৱেই জীৱনদাতা, জীৱন পথটো তেৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেৱেই জীৱনদাতা, জীৱন পথটো তেৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। I'm not afraid. পবিত্ৰতা তেৱে জীৱনদাতা।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
মোৰ জীৱন তেওঁ নতুন কৰে, পাপৰ দাগ মোৰ মচি দিয়ে। মোৰ জীৱন তেওঁ নতুন কৰে, মোৰ জ্যেষ্ঠ দাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে। তেওঁৱেই মোৰ ধাৰ্মিকতা, ই যে মহান বিশ্বস্বতা, মোৰ জ্যেষ্ঠ দাতা। প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা। জীৱন পথতো তেওঁৱেই ককা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ।
গোলাঘাট জিলাৰ আমাৰ প্ৰিয় শ্ৰোতা মান্না কেৰকেটাৰ অনুৰোধত প্ৰিমিংচন মিল্লিকৰ কণ্ঠৰ এই গীতটো আহক উপভোগ কৰোঁ।
আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে চকুলো কোনো এমোল কাহ তোমাৰ যীশুৰ বাদে কোনো নাই।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
লাগে যদি আহাৰে ভৰা পৰিপূৰ্ণ জীৱন কথা, যিশু তেজে দিয়ে পূৰ্ণতা, যিশুৰ কথাই চকুলো মুছে, যিশুৰ বাদে কোনো নাই তোমাৰ কাহ। মনেৰে মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ, যিশুৰ বাদে কোনো নাই। কোনো নাই কুতুমৰ কতো নাই জগতৰ, যিশুৰ বাদে কোনো নাই, যিশুৰ বাদে কোনো নাই, যিশুৰ বাদে কোনো নাই।